এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে অ' এন জি চিৰ ৰুদ্ৰসাগৰৰ গেছ নিৰ্গমন হৈ থকা তৈলখাতটো স্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমেৰিকাৰ এটা তিনিজনীয়া বিশেষজ্ঞ দল উপস্থিত অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 57 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত এ চি এছ বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ বিশ্বৰ বিভিন্ন প্ৰান্তত কাইলৈ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ আজি হেডিংলিত আৰম্ভ বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ 147 নম্বৰ তৈলখাতটো তেল আৰু প্ৰাকৃতিক গেছ নিগম অৰ্থাৎ অ' এন জি চিয়ে স্থায়ীভাৱে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে ইতিমধ্যে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কূপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেলত কয় যে বিগত 8 দিন ধৰি অ' এন জি চিয়ে একাধিক পদ্ধতিৰ ব্যৱহাৰেৰে গেছ নিৰ্গমন ৰোধ কৰিবলৈ চেষ্টা কৰি আহিছে অ' এন জি চিয়ে গেছ নিৰ্গমনৰ সুৰুঙাটো ঢাকিবলৈ অধিক সুৰক্ষিত কৌশল প্ৰয়োগ কৰিছে আৰু ইয়াৰে প্ৰায় 50% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে পৰিস্থিতি নিয়ন্ত্ৰণত সহযোগিতা আগবঢ়োৱাৰ বাবে আমেৰিকাৰ এটা তিনিজনীয়া বিশেষজ্ঞ দল আজি সন্ধিয়া সেই স্থানত উপস্থিত হৈছেহি
অ' এন জি চিৰ লগত আৰু ভাৰত চৰকাৰৰ পেট্ৰলিয়াম দপ্তৰৰ লগত আমি নিৰন্তৰ সম্পৰ্ক ৰাখিছোঁ এনেকুৱা গেছ লীক হয় তেতিয়া প্লেন এ প্লেন বি প্লেন চি প্লেন ডি চাৰিটা ইমাৰ্জেঞ্চি মেথড অ' এন জি চিয়ে এক্টিভেট কৰে তেওঁলোকে প্লেন এ আৰু প্লেন বিৰ জৰিয়তে এই গেছ ৱেলটো তেওঁলোকে মেনেজ কৰিব নোৱাৰে আৰু দুইবাৰ চেষ্টা কৰিও তেখেতসকল বিফল হ'ল এতিয়া অ' এন জি চিয়ে ক্ৰুড ৱেল আছিল বা যাৰ পৰা হাইড্ৰ'কাৰ্বন ওলাই আছিলে সেই গোটেই ৱেলটো কেপিং কৰাৰ বাবে সিদ্ধান্ত লৈছে কেপিং কৰাত তেওঁলোকক সহায় কৰাৰ বাবে আমেৰিকাৰ পৰাও বিশেষজ্ঞ দল আহি উপস্থিত হৈছে এই গোটেই কেপিং প্ৰক্ৰিয়াটো অহাকালিৰ পৰা আৰম্ভ হ'ব ই 5-6 দিন লাগিব ৰাইজৰ ক্ষতিপূৰণ আদিৰ ক্ষেত্ৰতো মই অ' এন জি চিৰ চেয়াৰমেনৰ লগত কথা পাতিছো তেখেতসকলে মোক এইটো আশ্বাস দিছে যে অ' এন জি চি আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ ল'ব
অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 57 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প সাহিত্য সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে তেওঁৰ সংগ্ৰামী জীৱনদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত আজি নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডঃ শৰ্মাই তেওঁৰ ভাষণত বিপ্লৱী শিল্পীগৰাকীৰ চিন্তা চেতনাত আলোকপাত কৰে
ৰাভা দিৱসৰ পবিত্ৰ দিনটোত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ মই অসমবাসী ৰাইজৰ হৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো মহাকাশৰ দৰে ব্যাপ্ত আৰু সাগৰৰ দৰে গভীৰ প্ৰতিভাৰ আকৰ জনতাৰ শিল্পী ৰাজনৈতিক আৰু তথা স্বাধীনতা সংগ্ৰামী মহান মনীষী বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া জাতিক দি গৈছে কৃষ্টি সংস্কৃতিৰ অপূৰন্ত সম্ভাৰ তেখেতৰ সৃষ্টিৰাজিয়ে অসমীয়াৰ হৃদয়ত আলোড়ন তুলিছিল মাটিত গুণ থকা তেখেতৰ গীত আৰু কবিতাই যুৱ শক্তিক দেশমাতৃৰ সেৱাত জীৱন উৎসৰ্গা কৰিবলৈ উৎসাহ যোগাইছিল আৰু কৃষক বনুৱাৰ মনত উন্মেষ ঘটাইছিল নতুন উদ্যমৰ সমাজত প্ৰবল আশাবাদৰ সঞ্চাৰ কৰা বিপ্লৱী শিল্পীজনে নৃত্য গীতৰ মাজেৰে সাংস্কৃতিক পৰিৱৰ্তনৰ প্লাৱন আনি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰিৰে অসমীয়া জাতিটোক শক্তিশালী কৰিছিল
এই দিবসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতনামা ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰা হয়। তিনিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত গৱেষক শিক্ষাবিদ ডঃ থানেশ্বৰ শৰ্মালৈ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দুৰ অভিযানত শ্বহীদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক সিংঘামলৈ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হৈছে। একেদৰে চলিত বছৰৰ চাৰিটা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট চিত্ৰশিল্পী নৰেন্দ্ৰনাথ দাস আৰু বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী তথা গৱেষক ডঃ মল্লিকা কণ্ডলীলৈ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক সোণাৰাম শৰ্মা বুঢ়া ভকতলৈ, শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা আৰু বিশিষ্ট শিক্ষাসেৱী তথা সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আগবঢ়োৱা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা এই দিৱস সন্দৰ্ভত এয়া আমাৰ বিশেষ প্ৰতিবেদন।
বিষ্ণুৰাভা দিৱস উপলক্ষে আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, শোণিতপুৰ জিলা আৰু তেজপুৰ নগৰ শাখাৰ উদ্যোগত জিলাখনৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। তেজপুৰৰ দৰং মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত 1000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। তেজপুৰত থকা কলাগুৰুৰ সমাধিক্ষেত্ৰতো ৰাভা দিৱস পালন কৰা হয়। ডিব্ৰুগড় সাহিত্য সভা, মানকটা শাখা সাহিত্য সভা, অসম গণ পৰিষদ, ডিব্ৰুগড় জিলা সমিতি, অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আজি অসমৰ জাতীয় জীৱনৰ পুৰুধা ব্যক্তিগৰাকীৰ স্মৃতিত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। চৰাইদেউ জিলাতো দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰা হয়। সোণাৰী ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশ লয়। বিধায়কগৰাকীয়ে অসমীয়া শিল্প সংস্কৃতিৰ ভঁৰাল চহকী কৰি যোৱা বিষ্ণুৰাভাৰ কালজয়ী গীতসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ যুৱচামক আহ্বান জনায়। বিষ্ণুৰাভা দিৱস উপলক্ষে আজি সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে চিৰাং জিলাৰ সদৰ কাজল গাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত স্থাপন কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰংগমঞ্চ মুকলি কৰে। গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ উদ্যোগত বৰমোহৰা মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰ প্ৰাংগণত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতিত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
লখিমপুৰ, বাক্সা, হোজাই, বৰপেটা, ওদালগুৰি, জালুকবাৰী, সমজিলাকে ধৰি প্ৰায়বোৰ ঠাইতে আজি বিষ্ণুৰাভা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত চৰকাৰী বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। ৰাকেশ কুমাৰ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকা অৱস্থাত ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগত অসম প্ৰশাসনীয় সেৱাৰ বিষয়াকে ধৰি ভালেসংখ্যক বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। পৰৱৰ্তী পৰ্যায়ত এই বিষয়াসকলে তেওঁলোকৰ বৰ্খাস্তকৰণ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত জনোৱা আবেদন এজনীয়া বিচাৰপীঠে খাৰিজ কৰিছিল। এই বিষয়াসকলে এজনীয়া বিচাৰপীঠৰ ৰায়ক প্ৰত্যাহ্বান জনাই খণ্ড আদালতত আবেদন দাখিল কৰিছিল। এই আবেদনৰ ভিত্তিত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতে এই বিষয়াসকলক চাকৰি বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
বিশ্বৰ বিভিন্ন প্ৰান্তত কাইলৈ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব। অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ হালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত কাইলৈ পুৱা 6 বজাত হ'বলগীয়া ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ৰাজ্যিক বিজেপিৰ 434 সাংগঠনিক মণ্ডলত কাইলৈ যোগ দিৱসৰ আয়োজন কৰা হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই গুৱাহাটী মহানগৰৰ ৰাজধানী মণ্ডল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুৱে দিছপুৰ মণ্ডলত তথা অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জ্যেষ্ঠ নেতৃবৃন্দই ভিন ভিন স্থানত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ উদ্যোগত গুৱাহাটী ৰিফাইনেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগ দিৱসৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যচাৰ্য যতীন গোস্বামী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত বিশেষজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা বিভিন্ন যোগ কৌশল প্ৰদৰ্শন কৰা হ'ব। হোজাই জিলাত এই দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত আৰু লাচিত যোগ কেন্দ্ৰৰ সহযোগত এই দিৱস পালন কৰা হ'ব। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি কালি জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলাখনত কাইলৈ যোগ দিৱস উপলক্ষে পুৱা সমূহীয়া যোগাভ্যাস কৰা হ'ব। এই কাৰ্যসূচীত যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত স্বেচ্ছামূলকভাৱে কাম কৰি থকা জিলাখনৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু অন্যান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে কাইলৈ বিশাখাপট্টনমত আয়োজিত সমূহীয়া যোগাভ্যাস অনুষ্ঠান আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠান পুৱা 6:30 বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰইও ৰিলে কৰিব। এই অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত কাইলৈ পুৱা 7:05 প্ৰচাৰিত হ'বলগীয়া অসমীয়া বাতৰি এই পোনপটীয়া প্ৰচাৰৰ পাছত প্ৰচাৰিত হ'ব। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সদ অসম যোগ ক্ৰীড়া সংস্থাৰ উপসভাপতি, যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ আৰু যোগ প্ৰশিক্ষক হিমাদ্ৰী নাথ কটকীয়া সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী ব্যক্তিসকলে 266-1876 আৰু 266-2325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে যোগ সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰিব পাৰিব। বিত্তমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট জিলাত ধৰতী আৱা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান নামৰ আঁচনিখনৰ শুভাৰম্ভ কৰে। গমাৰিগুৰি উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত সজাগতা সৃষ্টিৰ জৰিয়তে অসমৰ চুকে কোণে 6,000 জনজাতীয় গাঁৱত ৰাস্তা ঘাট, বিদ্যুৎ সংযোগ, অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৱাসগৃহ নিৰ্মাণকে ধৰি ব্যক্তিগত পৰ্যায়ত যাতে প্ৰত্যেকখন আঁচনিৰ সুফল লাভ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো এই আঁচনিখনৰ মূল উদ্দেশ্য বুলি শ্ৰীমতী নেওগে কয়। আজিৰ এই সজাগতা সভাত গোলাঘাট জিলাৰ জিলা আয়ুক্ত পুলক মহন্ত আৰু জিলা উন্নয়ন খণ্ডৰ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে ৰাইজক আঁচনিখন সন্দৰ্ভত অৱগত কৰে।
ৰাভা ডাঙৰীয়াৰ চৰণত সেৱা জনাইছোঁ আৰু আজি অসম চৰকাৰে ধৰতী আভা বুলি এটা অনুষ্ঠান ইয়াত কৰিছে, যিটোৰ উদ্দেশ্য হৈছে জনজাতীয় লোকসকলক অৰ্থনৈতিকভাৱে সকাহ দিয়া আৰু অসম চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ যিমান আঁচনি আছে সেই আঁচনিৰ বিষয়ে এটা সজাগতা ইয়াত ৰাইজৰ মাজত কৰা। গতিকে আমি সঁচাকৈ ভাল পাইছোঁ যে ইয়াত ৰাইজৰ মাজত যি সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে, সেই চেষ্টাৰ জৰিয়তে যে দৰিদ্ৰ পৰিয়ালৰ সীমা ৰেখাত থকা ব্যক্তিসকল উপকৃত হয়। লোকনিষ্ঠ প্ৰধানতে কণ্টিনিউৱাছ প্ৰচেছ আমি দি আছোঁ তেওঁলোকক, তেতিয়ালৈকে তেওঁলোকে আবেদন কৰি আছে, প্ৰচেষ্টা উপায়ুক্ত ডাঙৰীয়া এখন কপি দি আছে, সেইখনে দি আছে আৰু লগতে চৰকাৰৰ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ যিমান বিভাগ আছে বেংকৰ বিষয়াসকলৰ লগতে সকলো ধৰণৰ বিষয়াবিলাক ইয়াত আহিছে আৰু ৰাইজৰ লগত তেওঁলোকে আলোচনা কৰি পেলাই যিসকল যিবিলাক সমস্যা তেওঁলোকৰ আছে সেই সমস্যাৰ বিষয়ে তেওঁলোক অৱগত হ'ব আৰু লগতে সেইবোৰ সমাধান কৰিবৰ কাৰণে আঁচনিসমূহত যাতে তেওঁলোকে বেনিফিট পাব পাৰে তাৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰিব।
এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তী ৰাণী ডেকাৰ পৰা।
ধন্যবাদ প্ৰজন্মা। মঙলদৈ নগৰৰ 5 নম্বৰ ৱাৰ্ডত আজি দুপৰীয়া সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত কেইবাটাও ঘৰ ভস্মীভূত হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়। আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে আজি দিনৰ প্ৰায় 1 বজাত অঞ্চলটোত থকা তৰ্জাবেৰৰ এটা ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু ততালিকে এই জুই ওচৰৰ দুটা ঘৰলৈ বিয়পি পৰে। স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ 6খন বাহনে প্ৰায় 1.5 ঘণ্টাৰ মূৰত এই জুই নিৰ্বাপন কৰে। এই ঘটনাত গুৰুতৰভাৱে অগ্নিদগ্ধ মুকুট আলী নামৰ লোকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ আজি হেডিংলিত আৰম্ভ হৈছে। ইংলেণ্ডৰ অধিনায়ক বেন ষ্টোকে আজি টছত জিকি ভাৰতৰ অধিনায়ক শুভমন গিলক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ভাৰতৰ হৈ অপেনাৰদ্বয় কে এল ৰাহুল আৰু যশস্বী জয়ছৱালে দলৰ হৈ দৃঢ় আৰম্ভণি কৰে আৰু প্ৰথম উইকেটৰ জুটিত 91 ৰান যোগ দিয়ে। কে এল ৰাহুল 42 ৰান কৰি কাৰ্চৰ বলত জ' ৰুটৰ হাতত কেচ দি আউট হয়। আজি টেষ্ট অভিষেক ঘটা সাই সুদৰ্শনে মাত্ৰ 4টা বল খেলি কোনো ৰান নকৰাকৈ ষ্ট'কৰ সহায়ত স্মিথৰ হাতত কেচ দি আউট হয়। ভোজন বিৰতিৰ পৰলৈকে ভাৰতে প্ৰথম ইনিংছত 2 উইকেটৰ বিনিময়ত 92 ৰান সংগ্ৰহ কৰে। ভোজন বিৰতিৰ পাছত খেল পুনৰ আৰম্ভ হৈছে আৰু ভাৰতে এতিয়ালৈকে 2টা উইকেটৰ বিনিময়ত 133 ৰান সংগ্ৰহ কৰিছে। জয়ছৱালে 0.5 ৰান সংগ্ৰহ কৰি অধিনায়ক শুভমন গিলৰ সৈতে বেটিং কৰি আছে। ফেডাৰেশ্যন বেংক ATPয়ে ছিল প্ৰতিযোগিতাৰ আজি অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত মণিপুৰে অইল ইণ্ডিয়াক 3-2 গলত হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰে। যোৰহাট জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতা যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ONGCৰ ৰুদ্ৰসাগৰৰ গেছ নিৰ্গমন হৈ থকা তৈল খাতটো স্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমেৰিকাৰ এটা 3জনীয়া বিশেষজ্ঞ দল উপস্থিত। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 57 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত ACS বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। বিশ্বৰ বিভিন্ন প্ৰান্তত কাইলৈ 1 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন। আৰু হেডিংলি টেষ্টৰ আজি প্ৰথম দিনা ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম ইনিংছত এতিয়ালৈকে 2 উইকেটৰ বিনিময়ত 133 ৰান সংগ্ৰহ। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।